দ্বিতীয় তিমঠিয় এক অধ্যায় মঙ্গলাচৰণ ধৈৰ্য আৰু সহন প্ৰকাশ কৰিবলৈ নিবেদন। মই পৌল খ্ৰীষ্টযীশুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্টযীশুৰ নিযুক্ত পাচনি প্ৰিয় পুত্ৰ তিমঠিয়ৰ সমীপলৈ, ভিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক। মই ঈশ্বৰক ধন্যবাদ দিওঁ যিজন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে। সেইজন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ। সেইজনৰ ওচৰত নিতৌ দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ। তোমাৰ সকলো আনন্দৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াস কৰি আছো। যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ীমা লুই আৰু তোমাৰ মাতৃ উনুকিৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্বাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত। এইকাৰণে মই তোমাক সোঁৱৰিছোঁ যে মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্বৰৰ যি অনুগ্ৰহ বৰ তোমাক দান কৰা হ'ল সেই বৰ পুনৰ জাগ্ৰত কৰা, কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অৰ্থে বন্দী আৰু হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহ'বা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, কাৰণ তেওঁৱেই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে। সেই আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজ অভিপ্ৰায় অনুগ্ৰহৰ দৰেহে কৰিলে, যি অনুগ্ৰহ অনাদিকালৰ পূৰ্বে খ্ৰীষ্টযীশুত আমাক দিয়া আছিল, কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্টযীশুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল, যিজনে মৃত্যুক বিনাশ কৰি শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে। সেই শুভবাৰ্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে। এইকাৰণে মই এইবোৰ দুখ ভোগ কৰিও লজ্জিত নহওঁ, কিয়নো মই যিজনক বিশ্বাস কৰিলোঁ তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, যাতে তেওঁ যে সেইদিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমৰ্থ ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। মোৰ যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আৰ্হি হিচাপে লৈ খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। যি উত্তম দান তোমাক গতাই দিয়া হৈছে সেই দান আমাক নিৰ্বাহ কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পঢ়া দি ৰাখিবা। ফুগিল আৰু সমৰগিনী আদি কৰি এছিয়াত থকা সকলোৱে মোৰ পৰা বিমুখ হ'ল, এই বিষয়ে তুমি জানি আছা। অনিচিমৰ ঘৰৰ লোকসকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জোৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল। বৰং ৰোম নগৰত থাকোঁতে তেওঁ অতি কষ্টৰে মোক বিচাৰি পাইছিল। তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায় প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু পিছতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জানা।